এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত আছে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা প্ৰাৰ্থীসকলে বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। সেই অনুসৰি কাইলৈ অন্তিম দিনা সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হৈছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এজিপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এজেপিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়ে মনোনয়ন দাখিল কৰিব। ইপিনে শিৱসাগৰ বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই মনোনয়ন প্ৰত্যাহাৰৰ সন্দৰ্ভত বিয়পি পৰা বাতৰিক লৈ নিজৰ স্থিতি স্পষ্ট কৰি মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে কোনো কোনো দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিজেপিয়ে পৰহিলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। দলটোৱে প্ৰায় 40 জন তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান চলাব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে।
কেন্দ্ৰীয় সমিতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ 40-জনীয়া ষ্টাৰ কেম্পেইনাৰৰ যি সূচী, সেই সূচী প্ৰেৰণ কৰিছে আৰু তাৰ এপ্ৰুভেল হৈছে। তাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, মাননীয় ৰাষ্ট্ৰীয় সভাপতি, মাননীয় আমাৰ ৰাজনাথ সিং ডাঙৰীয়া, নীতিন গাডকাৰী ডাঙৰীয়া, আমাৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, তাৰপিছত আমাৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, ঠিক তেনেকৈ আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীকো আমি বিচাৰিছো, উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াকো বিচাৰিছো, ওড়িশাৰ মুখ্যমন্ত্ৰী মাঝি ডাঙৰীয়াকো বিচাৰিছো। গতিকে এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি জিলাখনৰ হুলুঙাপাৰ অঞ্চলত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীগগৈয়ে কেইবাটাও নামঘৰত আশীষ লোৱাৰ লগতে অঞ্চলটোৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে আজি 5ম প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে দলটোৱে সৰ্বমুঠ 100 আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। আজি ঘোষিত প্ৰাৰ্থীসকলৰ ভিতৰত গোসাইগাঁও সমষ্টিত জোচেফ হাজদা, দতমাত বীৰখাং বড়ো, বিজনীত ৰজতকান্তি সাহা, বেৰগাঁৱত অঞ্চুলা গৌৰা দৈমাৰী, মাজবাটত নাৰায়ণ অধিকাৰী, হাফলঙত নিৰ্মল লাংথাচা আৰু কাটিগড়ত অমৰ চান্দ জৈনক প্ৰাৰ্থিত্ব দিয়া হৈছে। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 17 দিন বাকী থকা অৱস্থাত আজি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডঃ ৰঞ্জিত ডেকাই দলৰ প্ৰাথমিক সদস্য পদ তথা সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে। পাঠশালাৰ নিজৰ বাসগৃহত এখন সংবাদমেলযোগে ডঃ ডেকাই এই কথা ঘোষণা কৰে। দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁ এই সিদ্ধান্ত লয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইপিনে BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্মই আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদৰ লগতে ৰাজ্যিক কাৰ্যবাহী সদস্যৰ পৰা পদত্যাগ কৰে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চাহিদা আৰু যোগান সন্দৰ্ভত গ্ৰাহকৰ মাজত অব্যাহত থকা উদ্বেগৰ পৰিপ্ৰেক্ষিতত দৰং জিলা প্ৰশাসনে গ্ৰাহকসকলৰ সুবিধাৰ্থে 2টা ফোন নম্বৰ মুকলি কৰিছে। গ্ৰাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান সম্পৰ্কীয় যিকোনো অভাৱ, অভিযোগ বা আপত্তি 7896-88-1633 আৰু 600-38-65953 নম্বৰত দাখিল কৰিব পাৰিব। জিলা প্ৰশাসনে ৰন্ধন গেছৰ ব্যৱসায়ী তথা সংশ্লিষ্ট কৰ্তৃপক্ষক জনসাধাৰণৰ অভিযোগ নিষ্পত্তিত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল ৰজাখাট নিবাসী লাহোৱাল সমবায় সমিতিৰ সম্পাদক তথা সমাজসেৱক ৰঞ্জিত শৰ্মাৰ আজি পুৱা উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 48 বছৰ। শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।